인농섭이 스레스티 তেওঁৰ বাক্যৰ দ্বাৰা ঈশ্বৰে সকলোকে সৃষ্টি কৰিলে, তেওঁ সকলোকে ভাল দেখিলে, তেওঁ ভূমি, পৰ্বত, সাগৰ আৰু নদীবোৰ সৃষ্টি কৰিলে। তাৰপিছত তেওঁ সকলো জীয়া প্ৰাণী, পানীত থকা মাছবোৰ, আকাশত থকা উৰি পৰা চৰাইবোৰ আৰু জন্তুবোৰৰ সৃষ্টি কৰিলে। ঈশ্বৰে নিজৰ সকলো সৃষ্টিৰ ওপৰত সন্তুষ্ট হৈছিল, কিয়নো সেই সকলোবোৰে ভাল আছিল।